বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ছয় দশক ধৰি দেশৰ সীমান্ত সুৰক্ষাৰ প্ৰথমটো শাৰী শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ব্ৰিক্ছ দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই বুলি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা হ'ব আৰু এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়পুৰৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত ৰাইজিং ৰাজস্থান গ্লোবেল সামিট 2024 উদ্বোধন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত পানীপটত বীমা সখী আঁচনিৰ শুভাৰম্ভ কৰিব। উল্লেখযোগ্য যে এই আঁচনিখন 18-70 বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলাসকলৰ সবলীকৰণৰ উদ্দেশ্যে হাতত লোৱা হৈছে। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে হাৰিয়ানাৰ কৰ্ণালত মহাৰাণা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্ৰাংগণৰ আধাৰশিলা স্থাপন কৰিব। এই বিশ্ববিদ্যালয়খনত স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়নৰ বাবে এখন উদ্যান শস্য মহাবিদ্যালয় আৰু 10 উদ্যান শস্য শাখা সামৰি 5 বিদ্যালয় থাকিব। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ছয় দশক ধৰি দেশৰ সীমান্ত সুৰক্ষাৰ প্ৰথমটো শাৰী শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ 60 প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীশ্বাহে এই মন্তব্য আগবঢ়ায়। আৰম্ভণিৰে পৰা ভাৰতৰ ভৌগোলিক অখণ্ডতা ৰক্ষা আৰু সীমান্তত শান্তি বৰ্তাই ৰখাত সীমান্ত সুৰক্ষা বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যোধপুৰৰ BSF ৰাজস্থান ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ পেৰেডত গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত আছে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা BSFৰ জোৱানসকলে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানতে বাহিনীটোৰ মহিলা জোৱান আৰু ডগ স্কোৱাডেও নিজৰ সামৰ্থ্য আৰু শক্তি প্ৰদৰ্শন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি 7 জোৱানক সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰিব। অনুষ্ঠানত উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়,
দেশ কি বঢ়তি হুই সুরক্ষা জরুরিয়াতো আপকে বগর এ পুরি করনা এ অসম্ভব হয়। ইসিলিয়ে 25 বটালিয়ন সে শুরু হুয়া এ বল আজ 193 বটালিয়নো তক পৌঁছা হয় আর 2,70,000 জওয়ানো কি সংখ্যা বালা এ বিশ্ব কা সবসে বড়া সীমা রক্ষক বল হয়। ইসকা পুরে ভারত কো গৌরব।
আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ব্ৰিক্ছ দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই। কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে এই কথা উল্লেখ কৰে। ডঃ এছ জয়শংকৰে লগতে কয় যে এই বিষয়ত ব্ৰিক্ছ দেশসমূহৰ উমৈহতীয়া স্থিতি নাই। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্ৰিক্ছ দেশসমূহে উমৈহতীয়া মুদ্ৰাৰ পৰিকল্পনা আগবঢ়াই নিলে 100% শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ এসপ্তাহৰ পাছত ডঃ এছ জয়শংকৰে এই মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে কাটাৰৰ প্ৰধানমন্ত্ৰী তথা দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমানৰ আমন্ত্ৰণত দোহা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডঃ এছ জয়শংকৰ কাটাৰত উপস্থিত হৈছিল। বহু প্ৰত্যাশিত শীতকালীন চাৰধাম যাত্ৰা আজি উত্তৰাখণ্ডত আৰম্ভ হয়। এই চাৰধাম যাত্ৰাত ভক্তসকলক 4 পবিত্ৰ ধামৰ শীতকালীন বাসস্থান পৰিদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব। শীতকালীন অধিৱেশনত ভগৱান কেদাৰনাথৰ মূৰ্তি প্ৰতিষ্ঠাপিত ৰুদ্ৰপ্ৰয়াগ জিলাৰ উখিমঠৰ ওমকাৰেশ্বৰ মন্দিৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আনুষ্ঠানিকভাৱে এই ধৰ্মীয় যাত্ৰাৰ শুভাৰম্ভণি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই শীতকালীন চাৰধাম যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলক সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে ভক্তসকলৰ এই যাত্ৰা সমৃদ্ধিশালী আৰু মসৃণ কৰাৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় সকলো প্ৰচেষ্টা হাতত লৈছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলুচভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় 21 ভাৰত ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বাৰ্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্ৰমণসূচীৰ অংশ হিচাপে 9 ডিচেম্বৰত কালিনিনগ্ৰাডত শ্ৰীসিঙে ভাৰতীয় নৌবাহিনীৰ INS টুচিলৰ অন্তৰ্ভুক্তি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোত থকা স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মস্কোত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত বিনিময় অনুষ্ঠান এটাতো ভাগ ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 4-লেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰে। পলাশবাৰী শুৱালকুছি সংযোগী 12.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় 3,197,20,00,000 টকা ধাৰ্য কৰা হৈছে। প্ৰকল্পটোৰ উল্লেখনীয় দিশসমূহ হৈছে লুইতৰ উত্তৰ পাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এয়া এটা গ্ৰীণফিল্ড প্ৰকল্প। পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্ৰিক উন্নয়নেৰে কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা, শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা আগবঢ়োৱা, উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যানজট তথা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা। ইয়াৰ আগেয়ে শুৱালকুছিত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শুৱালকুছি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো মুকলি কৰে। উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু বিচিত্ৰতা বিকশাই তোলাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি সামৰণি পৰিবলগীয়া 3 দিনীয়া এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ সম্ভাৱনাসমূহ বিকশাই তোলা। এই মহোৎসৱত 250 গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যান শস্যৰ উপৰি 34 বিধ ভৌগোলিক সূচাংক অৰ্থাৎ GI টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰিছে। এতিয়া খেলৰ বাতৰি। এডিলেডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে। আজি তৃতীয় দিনা ভাৰতে 5 উইকেটৰ বিনিময়ত 128 ৰাণৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই 175 ৰাণ কৰি অষ্ট্ৰেলিয়াক 19 ৰাণৰ লক্ষ্য বান্ধি দিয়ে। এই লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই 3 অভাৰ 2টা বলত কোনো উইকেট নেহৰুৱাকৈ ভাৰতক পৰাজয় কৰে। অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডে খেলখনত মেন অব দ্য মেচ সন্মান লাভ কৰে। এই জয়ৰ সৈতে 5খনীয়া টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে 1-1 পইণ্টেৰে সমতা স্থাপন কৰিছে। ভাৰত আজি ওমানৰ মাস্কটত হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত জ্যোতি সিঙে ভাৰতীয় জুনিয়ৰ মহিলা হকী দলৰ নেতৃত্ব বহন কৰিব। সাক্ষী ৰাণা ভাৰতীয় দলৰ উপ অধিনায়ক হ'ব। এই প্ৰতিযোগিতাত 10টা দলে ভাগ লৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতক চীন, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। দক্ষিণ কোৰিয়া, জাপান, চীনা টাইপে, হংকং আৰু শ্ৰীলংকাক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতা অহা বছৰ চিলিত হ'বলগীয়া FIH জুনিয়ৰ বিশ্বকাপৰ যোগ্যতা নিৰূপণকাৰী প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শীৰ্ষৰ 5টা দলে জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা খেলাৰ সুযোগ লাভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে 6 দশক ধৰি দেশৰ সীমান্ত সুৰক্ষাৰ প্ৰথমটো শাৰী শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ব্ৰিক্ছ দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই বুলি বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি 3দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা হ'ব আৰু এডিলেডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰে। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।